এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে ঋতুপৰ্ণা বৰা। বিশ্ববন্দিত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কাইলৈৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 3খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটী কাৰ্যালয়ৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসম সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত কাইলৈ আৰু পৰহিলৈ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, গ্ৰন্থ বিপণী মুকলি, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া শিল্পীগৰাকীৰ স্মৃতিত 100 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। পৰহিলৈ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰাত শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা জালুকবাৰীয়ে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। আজি পুৱাৰ ভাগত গুৱাহাটীৰ গণেশ মন্দিৰ প্ৰাংগণত ভূপেন হাজৰিকাৰ গীতৰ এখন কৰ্মশালা মুকলি কৰা হয়। কৰ্মশালাখন শিল্পী কমল কটকীয়ে মুকলি কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীতো শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আৰম্ভণিৰ কাৰ্যসূচীত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰা হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ডঃ অমৰজ্যোতি চৌধুৰীৰ ৰচিত মৃত্যুজিনাৰ গান কবিতাটি সমূহীয়াভাৱে আবৃত্তিৰ কাৰ্যসূচী লোৱা হৈছে। আজি মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে 400+ নবীন প্ৰবীণ আবৃত্তিকাৰে কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা মহাবিদ্যালয়তো আজি এই আবৃত্তিৰ আয়োজন কৰা হয়। কাইলৈ 150+ আবৃত্তিকাৰে এই কবিতাটি পৰিৱেশন কৰিব। সমাগত বিটিচি নিৰ্বাচন উপলক্ষে আজি মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰি জিলাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। মন্ত্ৰী হাজৰিকাই তেওঁৰ ভাষণত জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰে উন্নয়নৰ স্বাৰ্থত এই নিৰ্বাচনত বিজেপিক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে বিটিআৰৰ উন্নয়নৰ বাবে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পৰৱৰ্তী সময়ত আখৰে আখৰে পূৰণ কৰা হ'ব। উল্লেখযোগ্য যে খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ হৈ মদন ৰাভাই প্ৰতিদ্বন্দ্বিতা কৰিব। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শাখা সাহিত্য সভা আৰু জিলা সাহিত্য সভাৰ মাজত একতা আৰু সমন্বয় গঢ়ি তোলাৰ উদ্দেশ্যে সতীৰ্থ সমন্বয় যাত্ৰা শীৰ্ষক বিশেষ কাৰ্যসূচী আজি ৰূপায়ণ কৰা হয়। এই যাত্ৰাৰ অংশ হিচাপে চানমাৰী, জ্যোতিনগৰ, বামুনি মৈদাম, গণেশনগৰ আৰু গীতানগৰ শাখা সাহিত্য সভাসমূহৰ সৈতে মত বিনিময় কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্তৰ নেতৃত্বত এটা সজাতি দলে এই 5খন শাখা সাহিত্য সভালৈ গৈ বিভিন্ন বিষয়ত কথা পাতে। লৌহ পুৰুষ হিচাপে পৰিচিত শ্ৰদ্ধাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি বজালী জিলা আৰক্ষীয়ে আজি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰে। আৰক্ষী প্ৰশাসন আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক বুজাবুজি তথা সদ্ভাৱ সুদৃঢ় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2টা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনৰ 400+ অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলে বুলি আমাৰ বজালীৰ সংবাদদাতাই জনাইছে। চৰকাৰে বিশ্ববেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণসম্পন্ন গ্ৰাম্য দলং কাৰ্যসূচী ARRBPৰ অধীনত ৰাজ্যৰ 12খন জিলাত আৰু 28খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে 85.88 কোটি টকা ব্যয় কৰা হ'ব। ৰাজ্য চৰকাৰে ARRBPৰ কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্ৰমে গ্ৰাম্যাঞ্চলত প্ৰায় 1200খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোক নিৰ্মাণ বিভাগৰ বাহ্যিক সাহাৰ্যপ্ৰাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাত নিৰ্মাণ কৰিবলগীয়া 28খন নতুন দলঙৰ বাবে নিবিদা আহ্বান কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।